জিহুচুৱা ষোল্লৰ অধ্যায়। যোচেফৰ ফৈদক নিৰূপিত কৰা অঞ্চলৰ সীমা জিৰিহুৰ সন্মুখত থকা জৰ্দনৰ পৰা পূব দিশে থকা জিৰিহুৰ জুৰিয়ে মৰুপ্ৰান্ত হৈ জিৰিহুৰ ওপৰ ভাগেৰে বৈতেল পৰ্বতীয়া দেশৰ মাজেৰে গ'ল। পাছত এই সীমা বৈতেলৰ পৰা ওলাই লুজলৈ গ'ল আৰু সেই ঠাই পাৰ কৰি অকীয়াসকলৰ অঞ্চল অটাৰোটলৈ গ'ল। তাৰ পৰা সেই সীমা তললৈ নামি জফলেটিয়াসকলৰ অঞ্চলৰ পশ্চিমফালে থকা তলৰ বৈত হুৰুণৰ সীমাৰ পৰা গেজৰলৈ নামি গ'ল। সমুদ্ৰৰ ইয়াৰ সীমা শেষ হ'ল। এইদৰে যোচেফৰ ফৈদ, মনচি আৰু ইফ্ৰইমে নিজ নিজ উত্তৰাধিকাৰ ল'লে। নিজ নিজ বংশৰ অনুসাৰে ইফ্ৰইমৰ ফৈদৰ সীমা এনেধৰণৰ আছিল। তেওঁলোকৰ উত্তৰাধিকাৰৰ সীমা পূবফালে থকা অদ্ৰুত অদ্দৰ পৰা ওপৰ বৈত হুৰুণলৈকে আৰু তাৰ পৰা সাগৰলৈ। পাছত সেই সীমা উত্তৰফালে থকা মিগ মথৰতৰ পৰা পূবফালে ঘূৰি টনাত চিল পাৰ কৰি জানুহৰ পূবফাললৈ গ'ল। পাছত জানুহৰ পৰা নামি গৈ অটাৰোট আৰু নাৰতেদি হৈ জিৰিহুত পাই জৰ্দনত শেষ হ'ল। আৰু সেই সীমা তপ্পুহৰ পৰা পশ্চিমফালে কান্নাজুৰিলৈ গৈ সমুদ্ৰত তাৰ সীমা শেষ হ'ল। নিজ নিজ বংশ অনুসাৰে ইফ্ৰইম ফৈদৰ সন্তানসকল ইয়াৰ উত্তৰাধিকাৰী হ'ল। ইয়াৰ বাহিৰে মনচি ফৈদৰ উত্তৰাধিকাৰৰ সৈতে ইফ্ৰইম ফৈদৰ বাবে নিৰূপিত কৰা গাঁওবোৰৰ উপৰিও তেওঁলোকৰ নগৰবোৰো একেলগে আছিল। তেওঁলোকে গেজৰত থকা কনানিয়াসকলক খেদি নপঠিয়ালে, সেয়ে তেওঁলোক আজিলৈকে ইফ্ৰইমৰ সন্তানসকলৰ মাজত বাস কৰি আছে। কিন্তু কনানিয়াসকলে তেওঁলোকক সযতনে কাম কৰি দিবলগীয়া হৈছিল।